وَإِذَا صُرِفَتْ أَبْصَارُهُمْ تِلْقَاءَ أَصْحَابِ النَّارِ قَالُوا رَبَّنَا لَا تَجْعَلْنَا مَعَ الْقَوْمِ الظَّالِمِينَ.
আৰু যেতিয়া তেওঁলোকৰ দৃষ্টি জাহান্নামী সকলৰ ফালে ঘূৰাই দিয়া হ'ব, তেতিয়া তেওঁলোকে ক'ব, হে আমাৰ প্ৰতিপালক, আমাক কেতিয়াও জালিম সম্প্ৰদায়ৰ সংগী নকৰিবা,